माननीय ন্যায়াধীশ শ্রীযুত এইচ কে শর্মা। ন্যায়াধীশ এইচ কে শর্মাই 1943 চনৰ 1 জুন তাৰিখে জন্মগ্ৰহণ কৰে। 1967 চনত তেওঁ দাৰ্জিলিংস্থিত ছেইণ্ট জোচেফ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। 1970 চনত তেওঁ চৰকাৰী আইন মহাবিদ্যালয় বম্বেৰ পৰা আইনৰ স্নাতক LLB পৰীক্ষাত উত্তীৰ্ণ হৈছিল। 1971 চনত তেওঁ অসম আৰু নাগালেণ্ডৰ বাৰ কাউন্সিলত যোগদান কৰিছিল। 1971 চনত তেওঁ নাগালেণ্ডৰ কনিষ্ঠ চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি লাভ কৰিছিল আৰু একেটা পদতে 1975 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখলৈকে কৰ্মৰত হৈ আছিল। 1975 চনৰ মাৰ্চ মাহত তেওঁ উচ্চ ন্যায়ালয়ত ব্যক্তিগতভাৱে ওকালতি আৰম্ভ কৰে। 1985 চনৰ 16 নৱেম্বৰ তাৰিখৰ পৰা তেওঁ নাগালেণ্ডৰ সহকাৰী মহাধিবক্তা হিচাপে নিযুক্ত হয়। 1989 চনৰ 24 মে' তাৰিখে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয়। 2001 চনৰ 5 এপ্ৰিল তাৰিখৰ পৰা তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হয়। তেওঁক জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল আৰু 2001 চনৰ 7 জুন তাৰিখে তেওঁ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। 2001 চনৰ 30 আগষ্ট তাৰিখে তেওঁ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁ জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু 2001 চনৰ 12 ছেপ্টেম্বৰ তাৰিখে শপত গ্ৰহণ কৰিছিল। 2000 চনৰ 25 জানুৱাৰী তাৰিখে তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। 2002 চনৰ 9 এপ্ৰিল তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু 2008 চনৰ 1 জুন তাৰিখে FN তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। ন্যায়াধীশ শর্মাই উত্তৰ প্ৰদেশ মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।